হিতুপদেশ 27 অধ্যায়। কাইলৈ বিষয়ে অহংকাৰ নকৰিবা, কাৰণ দিনটোত কি হ'ব সেই বিষয়ে তুমি নাজানা। আন লোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজ মুখে নকৰক। অচিনাকি লোকে কৰক, কিন্তু তোমাৰ নিজৰ উঠে নকৰক। গধুৰ শিল আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা, কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ। ক্ৰুদ্ধ নিষ্ঠুৰ আৰু খং বানপানীৰ দৰে, কিন্তু ঈক্ষাৰ আগত কোনে থিয় হ'ব পাৰে। লুকুৱাই ৰখা প্ৰেমতকৈ প্ৰকাশিত অনুযোগ ভাল। বন্ধুৰ দ্বাৰা বিশ্বাসঘাতক হয়, কিন্তু এজন শত্ৰুৱে বহুতো চুমা খাব পাৰে। তৃপ্ত হোৱাজনে মৌ চাককো ঘীণ কৰে, কিন্তু ক্ষুদ্ধাটোৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা। নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে। সুগন্ধ দ্ৰব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁ আন্তৰিকতা শ্ৰেষ্ঠ। তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল। হে মোৰ পুত্ৰ, জ্ঞানবান হোৱা আৰু মোৰ হৃদয়ক আনন্দিত কৰা, তাৰ পাছত মই বিদ্ৰূপ কৰাসকলক উত্তৰ দিম। দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়, কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়। যিজনে অচিনাকি লোকৰ জামিন হয় তেওঁৰ বস্ত্ৰ লোৱা, আৰু অচিনাকি লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা। যিকোনোৱে ৰাতিপুৱাতে উচ্চ স্বৰে নিজৰ চুবুৰীয়াক আশীৰ্বাদ কৰে, সেই আশীৰ্বাদ হাওৰূপেহে গণ্য হয়। এজনী দণ্ডুৰী ভাইজা বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়। তেওঁক দমন কৰা মানে বতাহক দমন কৰা, আৰু তোমাৰ সোঁহাতত তেল ধৰাৰ দৰে হয়। যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে। যিজনে ডিমৰু গছক যত্ন কৰে, সেইজনে তাৰ ফল খাবলৈ পায়, আৰু যিজনে নিজৰ মালিকক সুৰক্ষা দিয়ে তেওঁ সন্মান পায়। পানীত যেনেকৈ মানুহৰ মুখ প্ৰতিবিম্ব দেখা যায়, তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱায়। চিউল আৰু আব্দুন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, তেনেকৈ মানুহৰ চকু কেতিয়াও সন্তুষ্ট নহয়। ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ আৰু সোণৰ বাবে অগ্নিশাল, আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়। যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁ অজ্ঞানতা দূৰ নহ'ব। তোমাৰ পশু জাকৰ অৱস্থাৰ বুজিবলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তা কৰা, কিয়নো ধন সম্পত্তি চিৰস্থায়ী নহয়, আৰু কিৰীতিও জানো পুৰুষানুকৰ্মে থাকে। ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, আৰু পৰ্বতত পশুৰ বাবে আহাৰ থাকে। মেৰ ছাগবোৰে তোমাৰ বস্ত্ৰৰ যোগান ধৰিব, আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব। তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।